এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি ৰোৱা 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ, ৰাজ্য পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান স্থগিত, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়তহে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত, ওদালগুৰি জিলাৰ ডিমাকুচিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্যসভাৰ 64 সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বিভিন্ন অনুষ্ঠানৰ আয়োজন, ভোগালী বিহুলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি, আৰু মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰংকী ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটি আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি ৰাজ্যবাসীৰ সৰ্বাংগীন কল্যাণৰ হকে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি ৰোৱা 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ নেতৃত্বত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ এখন উপ সমিতি গঠন কৰা হয়। এই উপ সমিতিয়ে এমাহৰ ভিতৰত প্ৰাদেশিকীকৰণ সন্দৰ্ভত মন্ত্ৰীসভাত প্ৰতিবেদন দাখিল কৰিব। অংগনৱাড়ী কৰ্মী, সহায়িকা, আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বেতন বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত আন এখন উপ সমিতি গঠন কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই ডিব্ৰুগড় জিলাৰ প্ৰস্তাৱিত দেওখালী বনভূমিক ৰাজহগাঁৱলৈ পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি এই বনভূমিত দীৰ্ঘ সময় ধৰি বসবাস কৰি থকা লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাট আৰু ডিব্ৰুগড় জিলাত দুগ্ধ সংশোধন আৰু সংশাধনৰ বাবে 150 কোটি টকা ব্যয়েৰে দুটা কেন্দ্ৰ স্থাপনত মন্ত্ৰীসভাই অনুমোদন দিয়ে। মন্ত্ৰীসভাই লগতে ধেমাজি আৰু কাছাৰতো দুটা গাখীৰ সংশোধন কৰিব পৰা কেন্দ্ৰ স্থাপন কৰিবলৈ দুগ্ধ উন্নয়ন বিভাগক নিৰ্দেশ দিয়ে। তদুপৰি দুগ্ধ উৎপাদকসকলৰ আয় বৃদ্ধিত অৰিহণা যোগাবলৈ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলক প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে প্ৰতি লিটাৰত 5 টকাকৈ ৰাজসাহায্য প্ৰদানৰ আঁচনিত অনুমোদন জনোৱা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টাৰ বাবে ধৰ্মীয় আৰু ৰাজহুৱা অনুষ্ঠানসমূহৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰ যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব, অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী, এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ।
চাহ পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰতো মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচা আৰু শোণিতপুৰৰ দুৰুং চাহ বাগিচা চাহ পৰ্যটন প্ৰকল্প গঢ়ি তোলাৰ বাবে মন্ত্ৰীসভাই অনুমোদন জনাইছে। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 17 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ BTC বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপাল আচাৰ্যই সদনত ভাষণ দিব। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট উত্থাপন, বাজেট বিতৰ্ককে ধৰি অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনতে অনুষ্ঠিত হ'ব। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি বড়োৱে BTCত হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত কয় যে এয়া হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা আদৰণীয় পদক্ষেপ। এই বাজেট অধিৱেশনক লৈ BTCৰ সকলো জনগোষ্ঠীৰ বহু আশা নিহিত হৈ আছে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেখা দিয়া অচলাৱস্থা বৰ্তমানেও অব্যাহত আছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা বিভিন্ন গোচৰক লৈ যোৱা কেইবাদিনো ধৰি শুনানি গ্ৰহণ কৰাৰ পাছত কালিৰ দিনটোত আদালতে এই বিষয়ে ৰায়দান কৰিব বুলি আশা কৰা হৈছিল। সেয়া হলেও আদালতে কালি ৰায়দানৰ পৰা বিৰত থকাত অচলাৱস্থাৰ অৱসান ঘটাটো সম্ভৱ নহল। উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশনা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত বহু চৰ্চিত এই পঞ্চায়ত নিৰ্বাচন ৰাজ্যত হ'বলগীয়া হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়তহে পাতিব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছে। তেওঁ কয় যে অধিসূচনা জাৰি কৰাৰ পৰা নিৰ্বাচন পাতিবলৈ এমাহ সময়ৰ প্ৰয়োজন হয়। আনহাতে অহা 14 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষাসমূহ পাতিবলৈ লোৱা হৈছে। এনে প্ৰেক্ষাপটত অধিসূচনা জাৰিৰ পৰা নিৰ্বাচন অনুষ্ঠিত হোৱালৈ প্ৰয়োজনীয় সময়ৰ অভাৱৰ ফলত কাৰিকৰী কাৰণত নিৰ্বাচন পিছুৱাই দিবলগীয়া হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। বিষয়টোক লৈ বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ ৰায়দান চৰকাৰী পক্ষৰ অনুকূলে নহলে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আদালতত ৰুজু হোৱা একাধিক গোচৰৰ ভিত্তিত এই নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 17 ডিচেম্বৰতে স্থগিতাদেশ জাৰি কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰসমূহক লৈ কেইবাটাও শুনানি গ্ৰহণ কৰা হয় যদিও গোচৰীয়া আৰু চৰকাৰী উভয় পক্ষৰ যুক্তি প্ৰদৰ্শনৰ পাছত বৰ্তমানলৈ বিষয়টোৰ কোনো সমাধান সম্ভৱপৰ হোৱা নাই। আমালৈ এইমাত্ৰ অহা বাতৰি মতে উমৰাংছোৰ 3 কিলো কয়লা খনিৰ পৰা আজি পুৱা আৰু এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আমাৰ হাফলঙৰ সংবাদদাতা মনচুন সিঙে ক্ষন্তেক আগতে জনোৱা মতে এই মৃতদেহটো উমৰাংছোৰ সমীপৰ কালামাটিৰ লাইজান মগৰ নামৰ 26 বছৰীয়া যুৱক এজনৰ বুলি চিনাক্ত কৰা হৈছে। এই খনি দুৰ্ঘটনাটোৰ 6 দিন পাছত ইয়াকে ধৰি এতিয়ালৈকে 3টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কয়লা খনিটোত উদ্ধাৰ অভিযান পূৰ্ণোদ্যমে চলি আছে। ওদালগুৰি জিলাৰ ডিমাকুচিৰ ডেইমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্যসভাৰ 64 সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্যসভাৰ প্ৰয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বৰ্ধনা আৰু শিল্পী সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত 10খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম সাহিত্যসভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা, ডিমাছা সাহিত্যসভাৰ সভাপতি ৰমেশ থাউছেন, গাৰো সাহিত্যসভাৰ প্ৰধান সম্পাদক জনকেৰী চাংমা আৰু মিচিং সাহিত্যসভাৰ প্ৰধান সম্পাদক সোমেশ্বৰ পক্তাককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। 12 জানুৱাৰীৰ অন্তিম দিনৰ কাৰ্যসূচীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত বড়ো সাহিত্যসভাৰ সভাপতি ডঃ সুৰজ নাৰ্জাৰীৰ সঞ্চালনাত হ'বলগীয়া মুকলি অধিৱেশনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্ৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ ল'ব। সামৰণিৰ দিনটোত মুকলি অধিৱেশনৰ কাৰ্যসূচীত আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। নামনি অসমৰ শ্ৰোতাসকলে FM বেণ্ডৰ 102 MHz-ত এই অনুষ্ঠান শুনিব পাৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অধিৱেশনৰ কালিৰ দিনটোত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি ডেইমাখুচি শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে কালিৰ অনুষ্ঠানতেই ভিন ভিন লেখকৰ আন 63খন গ্ৰন্থও উন্মোচন কৰা হয়। ভোগালী বিহুলৈ মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী বোৱাৰীসকল পিঠা পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকলে মেজি ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ বজাৰসমূহতো চাহিদা অনুসৰি থলুৱা মাছৰ যোগান ধৰাৰ বাবে লখিমপুৰ, বৰুৱাবিল আদি স্থানীয় মীনমহল আৰু মীন উৎপাদকসকল সাজু হৈছে। বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। ইপিনে চৰকাৰী বন্ধৰ তালিকাত উৰুকাৰ দিনটো সীমিত বন্ধৰ দিন হিচাপে আছে যদিও কাৰ্যালয় বা বিদ্যালয় খোলা থকাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাই সকলোৰে সুবিধা হোৱাকৈ উৰুকাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ আহ্বান জনাইছে। ভোগালী বিহু প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ধুবুৰী জিলা গোটৰ সহযোগত কালিৰে পৰা 3দিনীয়াকৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে উদ্বোধন কৰা এই মেলাত আত্মসহায়ক গোটৰ সদস্যসকলে বিভিন্ন পৰম্পৰাগত বস্ত্ৰ, জলপান, পিঠাপনাকে ধৰি খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। এতিয়া বৰষা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাম আহক।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ৰাজ্যত ভোগালী বিহুৰ প্ৰস্তুতিৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মাঘ বিহুলৈ মাজত মাথো 2 দিন বাকী থকা অৱস্থাত চাউলৰ মূল্যবৃদ্ধিয়ে ভোগালীৰ বজাৰ জোকাৰিছে শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। পঞ্চায়ত ভোটক লৈ অনিশ্চয়তা সন্দৰ্ভত বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰ বৰাক ভাৰত বাংলা জলপথত 3,000 কোটিৰ বিনিয়োগ শিৰোনামেৰে কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠকত হোৱা আলোচনাক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটোকে অসমীয়া খবৰ কাকতে ৰাষ্ট্ৰীয় জলপথৰ বিকাশৰ বাবে 5 বছৰত 50,000 কোটি বিনিয়োগ বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্য গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। 10% হ্ৰাস পাব ধান ঘেঁহুৰ উৎপাদন, এই শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যিক কেবিনেটৰ বৈঠকত প্ৰাদেশিকীকৰণ, আশা, অংগনবাদী মধ্যাহ্ন ভোজন কৰ্মীৰ সমস্যা পৰ্যালোচনাৰ বাবে 2টা মন্ত্ৰীকোট গঠন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাতৰি দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি চেণ্টিনেল কাকতে ষ্টেট কেবিনেট টেক্স ইম্পৰ্টেণ্ট ডিচিছনছ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে অসমৰ পৰা 25,000 বাংলাদেশীৰ প্ৰত্যাপনৰ পথ প্ৰশস্ত কৰাৰ বাতৰি, বাংলাদেশলৈ অসমৰ কৃষকে উৎপাদন কৰা 5,00,000 সুস্বাদু কমলা ৰপ্তানিৰ বাতৰি, ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ পশুপালকে 1,00,000 টকাৰ পুৰস্কাৰ লাভ কৰিব বুলি পঞ্চম পশুধন হাঁহ কুকুৰা মেলাত মন্ত্ৰী কৃষ্ণেন্দু পালৰ মন্তব্যৰ দৰে গুৰুত্বপূৰ্ণ বাতৰিয়ে প্ৰায়কেইখন কাকততে ভিন ভিন শিৰোনামেৰে স্থান পাইছে। এতিয়া আমি পুনৰ বাতৰি মিজুলৈ ঘূৰি যাওঁ।
ধন্যবাদ বৰষা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সন্দৰ্ভত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055666 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচান বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅত উপস্থিত থাকি বাতৰি সন্দৰ্ভত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 নম্বৰত ফোন কৰিব পাৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ লগতে বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। অহা 24 ঘণ্টাত গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 24.5 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.9 ডিগ্ৰী চেলচিয়াছ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলে কালি ডিব্ৰুগড়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম কাজ সবিস্তাৰে পৰ্যালোচনা কৰে। এই পৰ্যালোচনা বৈঠকত জিলাকেইখনৰ আয়ুক্তসকলৰ উপৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। খেলৰ বাতৰি। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক সাইৰাজ ৰনকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ চিউ চিউং জে আৰু কিম ৱন হোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:40 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কালি কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিটোৱে মালয়েছিয়াৰ ইউ চিন ৱং আৰু এ ই টিঅ'ৰ যুটিক 26-24 আৰু 21-15 পোনপটীয়া গেমত পৰাস্ত কৰে। ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত পাঞ্জাব এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজৰ খেলখন 1-1 অমীমাংসিত হৈ ৰয়। আজি সন্ধিয়া 7:30 গুৱাহাটীত হ'বলগীয়া এখন খেলত পূব বংগৰ বিৰুদ্ধে মোহনবাগান আৰু সন্ধিয়া 5:00 বেংগালুৰুত মহমেদন এছ চিৰ বিৰুদ্ধে বেংগালুৰু এফ চি অৱতীৰ্ণ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি ৰোৱা 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান স্থগিত, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়তহে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত, ভোগালী বিহুলৈ মাজত মাথোন 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি আৰু মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক সাইৰাজ ৰনকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটি আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 10:00 শুনিবলৈ পাব। নমস্কাৰ।